Good evening, Ito Akashwani Kohima. Samlaga Kobopuria Sim Kungla. Pohila headlines. Prime Minister Narendra Modi Prakwesi, Manukanokot guarantees the other implement Kuribuli, Sorkari Aki Parhajayase. Economic Survey 2023-24 bra, Asli Gross Domestic Product Growth Laga 6.5% 7% of Lido Financial Sal 2024-25 Didi Kayase. Sorkar Brakusi ke joa 7 sal samoy kuno paper leak kore laga evidence nai aro Minister for Women Resource Development and Horticulture Saluton Yo Crossiva Skill Development for Rural Women do shuru kore dise itia pura khobor Prime Minister Narendra Modi Brakusi ke ahia kali Union Budget diabra desh laga ahia pangsal karne rasta do milai rakibo aro 2047 day fixit baharet laga sapna do pura kore dibuli foundation do bohai dibuli ase aji budget session shuru hobole akodi parliament bahar khobor manukhan lokodi kotha kori modi bra koisi olopakot somite lok sabha polsi manukhan ba verdict dc aro idia so political party khan desh karne ahia pangsal nimiti ekhi lokodi mili jaboli lage prime minister ba party khan lokodi political parties laga agenda khan nohoy কিন্তু দেশ লগতে সেবা করবলে অনুরোধ করেছে তাই পার্টি খান লগতে সব সি পহিলাবার মেম্বার্স খান লগতে নিজ ভাবনা খান কই দিবলে বি মৌকা দো দিবলে লাগে মোদী বা কইছে কি ইন্ডিয়া দো ডাবল ইকোনমিস মা যদি সব সি জলদি আগে পড়াই থাকে দেশ হই কেনা যা তিন সাল নারুকি কেনা 8% নেশনাল গ্রোথ তো হইছে তাই পর কইছে কি ভাল আউটলুক ইনভেস্টমেন্ট আর পারফরমেন্স কারণে হবিতা কাণ্ড সবচেয়ে উজাটি থাকি আছে প্রাইম মিনিস্টার বা কইছে তালাকে সরকার বা মানুকান লোক দি বিশ্বাস দিয়া গ্যারান্টিস কাণ্ড হুসা দি ইমপ্লিমেন্ট করি বলে আগি যাই আছে মোদি বা কইছে কি সব পার্টি খান বা ভাগ লই কিনা কিষান নওজওয়ান আর দেশ লাগা ইম্পাওয়ারমেন্ট করি দি কিনা তাই খান বা 2029 লাগা ইলেকশন সাল দি পলিটিক্যাল লড়াই দি সামিল হব বলে কইছে Economic Survey 2023-24 bra asli gross domestic product GDP growth laga 6.5% 7% to financial sal 2024-25 ti hobali dikhai dise budget session laka pahila din di union finance minister Nirmala Sitharaman bra economic survey to lok sabha di table kori dise survey hisab ti domestic growth drivers bra pura duniya di economic performance di thikana na thakya thakile bi financial sal 2023-24 di economic growth di mutab dise সার্ভে পৰা কৈছে কি মার্চেণ্টাইজ আৰু চাৰ্ভিচেছ এক্সপৰ্ট কাণ্ড উঠি যাবলৈ আছে এইটোহে কৈছে কি ইণ্ডিয়া মিটেৰলজিকেল ডিপাৰ্টমেণ্ট বা নৰ্মেল প্ৰখন দেখাই দিয়া আৰু ছাউথ ইষ্ট মনচুন বেছি জাগা একে হিচাপ ভাল পৰা হোৱাৰ কাৰণে এগ্ৰিকালচাৰ চেক্টৰ কাম দে ভাল হবলৈ আছে আৰু ৰুৰেল ডিমাণ্ড খান ৰিভাইভেল দিবি মতব দিবলৈ আছে এইটোৰ পৰা কৈছে কি ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ খান জি এছ টি আৰু আই বি চি নিচিনাটো মেজৰ্ড হৈছে আৰু ভাল ৰিজাল্টছ খান দি আছে সরকার বা আজি কৈছে কি যোৱা 7 সাল দি পেপার লিক কৰিয়া লগা কোনো এভিডেন্স নাই আৰু নিট ইউ জি পেপার লিক কেছ দি এইটো বা ইকো লোকাই ৰখা নাই লোকসভাতে কোৱেশ্চন আৱৰ সময় সাপ্লিমেণ্টৰী সি জবাব দিগে নাই এডুকেশ্যন মিনিষ্টাৰ ধামিন্দ্ৰ প্ৰধান বা কৈছে নেশ্যনেল টেষ্টিং এজেন্সি বা ইটো শুরু কৰি কিনা 240 এক্সামিনেশ্যনছ কান কণ্ডাক্ট কৰি লৈছে আৰু এন টি এ বা কণ্ডাক্ট কৰি এক্সামছ দি 4,50,00,000 ষ্টুডেণ্টছ কানি লিখি লৈছে দেশ দি পেপার লিক কৰিয়া ঘটনাকাণ্ড বেছি হৈ আছে বুলি অপজিচন পাৰ্টি বা কোৱা দি থাকিয়া দি নহয় বুলি কয় প্ৰধান বা কৈছে কি খালী পাটনা সামনে দি একটা জাগাৰে নিট ইউ জি এক্সামিনেশ্যন সময়তে নিয়ম নোহোৱা কাম কৰি এলেকা খবৰ কৰিছে আগতে অপজিচন লিডাৰ ৰাহুল গান্ধীৰ পৰা পেপাৰ লিক কৰিয়া ইছ্যুটো আনি দি কিনা কৈছে কি দেশ লগা এক্সামিনেশ্যন ছিষ্টেমটি বেছি ডাঙৰ দুখ থাকি আছে তাইৰ পৰা প্ৰধান লগতে নিন্দা কৰি ইছ্যু ভাল কৰি দিবলৈ চৰকাৰে কি কাম কৰি আছে বুলি সুধিছে গান্ধী বা কৈছে কি দেশতে মিলিয়ন ষ্টুডেণ্টছ খান বা এক্সামিনেশ্যনছ আৰু তাইৰ খান লগা আহি থকা সময় কাৰণে বেছি চিন্তা ভাৱনা কৰি আছে সমাজবাদী পাৰ্টীৰ লিডাৰ অখিলেশ যাদৱ বা ইছ্যুৰে প্ৰধান লগা ৰিজিগনেশ্যন কৰি বুলি মাগিছে আৰু এইটো চৰকাৰ বা পেপাৰ লিক কৰিয়া লগা ৰেকৰ্ডো বনাই দিবলৈ আছে বুলি কৈছে Minister for Women Resource Development and Horticulture Saluton Yo Crossiva Skill Development for Rural Women through Mobile Skill Morong Performance Program to Sitsi Zipsa Kohimadi Achi Sarukuri Dise Program Laka Transformative Takot Kanjan Idegana Crossiva Kusi Training Bra Bhagloa Kanlokoti Garments Banavali Skill Igla Hikai Diboli Nohoi Kinto Nijor Jibon Baliboli Rasta Kan Hoboli Dibo Bhagloa Kanlaka Takoti Biswa Janaikina Kwesi Ke Skill Hikiabra তাই খান নিজ কাম পৰা ইম্পাৱাৰ কৰি দিবলৈ আছে ছেক্ৰেটাৰী আৰু এক্স অফিচিয়েল ডাইৰেক্টৰ employment, skill development and entrepreneurship kobi miya sibra rural aru urban maiki karmajodi workforce bhag loa iki hisab na thakyado zaruri hisabi samna credibly koise taibar nagaland skill development program laka dorkar janaidisi jondi maiki kan workforce ti bhag loa rate to bishi thakilebi rural maiki kan bishi bhag agriculture ti shamil thaki ase miya sibra mobile skill morongbra innovation solution hisabi janai digena alak alak jaga di jaigena kisam kisam skill si training do asan ba dia sibili koise sob milagena 25 trainees kan western angam minichidi 11 positive ba sitsu zapsati training do loya se
सिर्फ सजा नहीं मिलेगी होगा न्याय भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून
अपनी खान आकाशवाणी कोहिमा दिया खबर होने से अपनी खान भाई दो खबर दो न्यूज ऑन ईयर ऐप और यूट्यूब चैनल एआईआर न्यूज कोहिमा होने वाले पारिबो Sorkar ba aji koise ki company law ni jede 63 dangor offences decriminalizing kuri diya bra market par hai dise rukharuki kom kuri digena aro desh ti bepar khan asan bra koribuli di ase lok sabha de question hour samay supplementary se jawab digena finance minister nirmala sitaraman bra koise rukhai rakhya cases kan kom kuri dibole ministry ba corporate laws bra duita special drives kan do lakho kuri dise pahila bar drive do sal 2017 ti aro dusra ladu 2023 lakh korese taiba house lokodi janai dise ke to sal july takte 6294 wapas hatai loado alak alak courts ba banai dise aro itobra taka paisa de bishi rasta ba parhai dise bile koise sarkar ba aji koise ke desh de unemployment rate to itia olop salma jodi nami jai ase lok sabha de likhigena jawab diya de minister of state for labor and employment shobha karant laji ba koise annual periodic labor force survey reports subsida za hisab de estimated unemployment rate to omar pundu sal aro itu opor khan karone 2020-21 de 4.2% thakise 2021-22 de 4.1 aro 2022-23 samete 3.2% hoise 2025 Padma Awards jonda sobse uccha civilian honors majorikta se edu karne nominations dibuli kam do edu sal september 15 tarikh ta khula hobule ase Union Home Ministry ba koise ki Padma Awards karne nominations aur recommendations to Rashtriya Puraskar portal di online ba receive koribule ase Padma Awards kan Padma Vibhushan Padma Bhushan aur Padma Shri kan do desh laka sobse uccha civilian awards kan majdi ase sal 1954 di banai dia itu awards kan do hotai sal Republic Day laka occasion di janai dia ase awards ba sobse bhal kam kan paichan kori dia ase aur distinguished aur exceptional kamyab kan do arts literature and education, sports, medicine, social work, science and engineering, trade aru industry di DSA. Aru Associate Vice President, Athletics Federation of India, AFI, Abo Metado, Athletics Federation of India, ra, Ahitagya Paris Olympics Games 2024 karni ekta delegate sabi nominate kuri disi, jondo July 26 pra August 11 tarikta prakibula se. Ekta chidi Secretary AFI, Ravinder Chaudhary ra kwesi ki Mehta laka expertise aru experience pra Indian delegation laka kamiyab di dangra motop di boli paribo. Chief Minister Nipurio pra bhi Mehta lokoti tala ka nomination di congratulate korisi aru koise talaka experience pra India aru bishido Nagaland di games aru sports di bishi dangor hisabi motok hobole ase khobor says the headlines dobara janai di ase Prime Minister Narendra Modi pra koise manukhan lokodi guarantees dia to implement koribole sarkar hi agi porhai jai ase Economic Survey 2023-24 pra asli gross domestic product growth laka 6.5% hobole do financial sal 2024-25 di dikhai ase sarkar pra koise ki jua 7 sal somoy kono paper leak kuria laka evidence nai aro Ministry for Women Resource Development aur Horticulture salutonio crossi bra skill development for rural women do suru kuri dise aro aji rati laga nagamis khobor iman dise kuri ase apni kan sob karone bhal rati hobi